সৰুতে ডাইনীৰ সাধুত যে ৰাজকুমাৰে ডাইনীজনীক মাৰিবলৈ ভাটৌ চৰাইটোকে মাৰি পেলাইছিল, তেতিয়া সাধু কৈ থকা মাক মই গবা মাৰি ধৰি সুধিছিলো, মা, ডাইনীক মাৰিবলৈ ভাটৌটোক কিয় মাৰিলে ৰাজকুমাৰে? মাকে প্ৰতিটো শব্দত জোৰ দি মায়ে কৈছিল, কাৰণ ডাইনীজনীৰ জীৱটো ভাটৌজনীৰ পেটত সোমাই আছিল। তেতিয়াৰ পৰা মই ভাবি থাকো, মোৰ জীৱটো বাৰু ক'ত সোমাই আছে? হাইস্কুলৰ ওপৰ শ্ৰেণী পাওঁতে মই উত্তৰটো বিচাৰি পাইছিলো, মোৰ জীৱটো লুকাই আছে মোৰ সপোনবোৰৰ মাজত। সপোনবোৰেই ধাৰণ কৰি আছে মোৰ প্ৰাণ, মোৰ জীৱন। আবেগে কৰ্ষণ কৰা মোৰ সৃষ্টিৰ পথাৰত মই সিঁচি দিওঁ সপোনৰ এটা দুটা বীজ। কিহেৰে সজাম মই মোৰ হেঁপাহৰ পৃথিৱীখনক? কিমান যে সপোন মোৰ ধৰণী ধুনীয়া কৰাৰ!